আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। বিধানসভা নিৰ্বাচনৰ বাবে আজি মনোনয়ন দাখিলৰ অন্তিম দিন। আজি অন্তিম দিনা বিভিন্ন জিলাত সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকল মনোনয়ন পত্ৰ দাখিলৰ বাবে সাজু হৈছে। প্ৰাৰ্থীসকলে বিয়লি 3 বজা পৰ্যন্ত মনোনয়ন দাখিল কৰিব পাৰিব। কামৰূপ মহানগৰ জিলাৰ 5টা বিধানসভা সমষ্টিৰ বাবে আজি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে মনোনয়ন দাখিল কৰিব। বিজেপিৰ দিছপুৰ সমষ্টিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ, মধ্য গুৱাহাটীৰ প্ৰাৰ্থী বিজয় গুপ্তা, নিউ গুৱাহাটীৰ প্ৰাৰ্থী দীপ্লু ৰঞ্জন শৰ্মা আৰু মিত্ৰ দল এজেপিৰ ডিমৰীয়া সমষ্টিৰ প্ৰাৰ্থী ডঃ তপন দাসে আজি মনোনয়ন পত্ৰ দাখিল কৰিব। ইপিনে দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ, নিউ গুৱাহাটীৰ প্ৰাৰ্থী শান্তনু বৰা, ডিমৰীয়াৰ প্ৰাৰ্থী কিশোৰ কুমাৰ বৰুৱা, জালুকবাৰীৰ প্ৰাৰ্থী বিদিশা নেওক তথা এ জে পিৰ মধ্য গুৱাহাটীৰ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি যোৰহাটত মনোনয়ন পত্ৰ দাখিল কৰিব। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে তেওঁক সংগ দিব। গোলাঘাটত অগপৰ সভাপতি অতুল বৰাই মনোনয়ন দাখিল কৰিব। মনোনয়ন দাখিলৰ অন্তিম দিনাৰ বাবে জিলা প্ৰশাসনসমূহেও তৎপৰতা অব্যাহত ৰাখিছে। যোৰহাট জিলাত আজি পুৱা 10 বজাৰ পৰা বিয়লি 3 বজালৈ কেইবাটাও পথত যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱাত যোৰহাট চহৰৰ গীতাৰ্থী তিনিআলিৰ পৰা বৰুৱা চাৰিআলিলৈ, ডি চি বি পথ আৰু মছজিদ পইণ্টৰ পৰা যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয়ৰ চাৰিআলিলৈকে প্ৰৱেশ পথ সম্পূৰ্ণৰূপে বন্ধ থাকিব। ইপিনে শিৱসাগৰ বিধানসভা সমষ্টিৰ অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাই সংবাদমেলযোগে মনোনয়ন প্ৰত্যাহাৰৰ সন্দৰ্ভত বিয়পি পৰা বাতৰিক লৈ নিজৰ স্থিতি স্পষ্ট কৰি মনোনয়ন প্ৰত্যাহাৰ নকৰাৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰিছে। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। ইতিমধ্যে কোনো দলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। বিজেপিয়ে কাইলৈ আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিব। দলটোৱে প্ৰায় 40 গৰাকী তাৰকা প্ৰচাৰকক লৈ প্ৰচাৰ অভিযান চলাব বুলি বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সাংবাদিকৰ আগত প্ৰকাশ কৰিছে। তেওঁলোকৰ ভিতৰত জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী থাকিব বুলি শ্ৰীশইকীয়াই জানিবলৈ দিয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাট বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈয়ে কালি জিলাখনৰ হুলুঙাপাৰ অঞ্চলত প্ৰচাৰ অভিযানত অংশ লয়। শ্ৰীগগৈয়ে কেইবাটাও নামঘৰত আশীষ লয় আৰু অঞ্চলটোৰ লোকসকলৰ সৈতে মত বিনিময় কৰে। তেওঁ লগতে বিৰোধী মিত্ৰজোঁটে শক্তিশালীভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলিও প্ৰকাশ কৰে।
ইয়াৰ পূৰ্বে বিভিন্ন নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দল একগোট হৈছে। কেতিয়াবা কংগ্ৰেছ দলৰ লগত কিছু ৰাজনৈতিক দল আজি তেওঁলোকে মিত্ৰতা কৰিছে, বা বিভিন্ন সময়ত বিজেপি দলৰ লগত, অগপ দলৰ লগত আজি তেওঁলোকে বিভিন্ন সময়ত মিত্ৰতা তেওঁলোকে সৃষ্টি কৰিছে। কিন্তু এইবাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত যিদৰে কংগ্ৰেছ দল, অসম জাতীয় পৰিষদ দল, ৰাইজৰ দল, CPIM দল, CPIML দল, APHLC দল, আমি গোটেইবোৰ ঐক্যবদ্ধ হৈছো, অসমৰ ৰাজনৈতিক ইতিহাসত ইয়াতকৈ আৰু শক্তিশালী মিত্ৰজোঁট আমি দেখা পোৱা নাই। আটাইতকৈ শক্তিশালী মিত্ৰজোঁট আজিৰ তাৰিখত আমি দেখা পাইছো অসমৰ ভিতৰত।
বিশিষ্ট চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাক কালি 2026 বৰ্ষৰ মোমাই তামুলী বৰবৰুৱা বঁটা প্ৰদান কৰা হয়। টাই আহোম যুৱ পৰিষদ অসম ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত জিলাখনৰ অন্তৰ্গত আঞ্চলিক সমিতি আৰু টাই আহোম মহিলা পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ সহযোগত আমোলাপট্টি নাট্য মন্দিৰত কালি এই বঁটা প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি পৰিচালকগৰাকীয়ে কয় যে বৰ্তমানৰ ডিজিটেল যুগত যুৱ প্ৰজন্মই নিজৰ বীৰ পুৰুষসকলক কেৱল চকুৰ আগত নেদেখাৰ বাবেই পাহৰিবলৈ ধৰিছে। তেওঁ লগতে কয় যে মোমাই তামুলী কেৱল সেনাপতিয়ে নাছিল, তেওঁ আছিল আধুনিক অসমৰ এগৰাকী দক্ষ সংগঠক। অসমীয়া মহিলাই কাপোৰত ফুল বাচিব পৰা যি গৌৰৱময় পৰম্পৰা আজি বিশ্বজুৰি তাৰ মূলতে আছিল বৰবৰুৱাৰ কঠোৰ নিৰ্দেশনা। উল্লেখযোগ্য যে 2026 বৰ্ষৰ মোমাই তামুলী বৰবৰুৱা বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, চেলেং, গামোচা, হেংদাং, ফাৰু, ফাচু, স্মাৰক আৰু 11,000 টকাৰ চেক। কালি বঁটা প্ৰদান অনুষ্ঠানত টাই আহোম যুৱ পৰিষদৰ বিষয়ববীয়াসকলৰ উপৰিও ডিব্ৰুগড় জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কাৰ্বি আংলং জিলাৰ জ্যেষ্ঠ সাংবাদিক লক্ষিন্দৰ ব্ৰহ্ম, প্ৰদীপ চন্দ্ৰ হাজৰিকা আৰু পশ্চিম কাৰ্বি আংলঙৰ সুন্দৰ সিং ক্ৰক কালি বকলীয়া প্ৰেছ ক্লাবে 2026 বৰ্ষৰ গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।